নমস্কাৰ, আমাৰ মৰমীয়াল প্ৰভু যীশুৰ মহান নামেৰে আপোনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আহিছেনে? এই অনুষ্ঠান সম্বন্ধে আপোনাৰ মতামত কেতিয়াবা আমাক জনাইছেনে? আমি কিন্তু আপোনাৰ চিঠিৰ বাবে আগ্ৰহেৰে বাট চাই থাকোঁ। অনুগ্ৰহ কৰি আমালৈ মাজে সময়ে চিঠি পত্ৰ দি থাকিবচোন। অৱশ্যে চিঠি লিখিবলৈ হ'লে প্ৰথমতেই আপুনি এটা কথা জানিব লাগিব। কি কথা বাৰু? আমাৰ ঠিকনা, নহয় জানো? গতিকে অনুগ্ৰহ কৰি আমাৰ ঠিকনাটো লিখি লওকচোন।
ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন আজিৰ অধ্যয়ন আৰম্ভ কৰাৰ আগতে মহান পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। হে আমাৰ স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, প্ৰথমতেই তোমাক ধন্যবাদ জনাওঁ, কিয়নো তুমি আমাক এটা নতুন দিন দেখিবলৈ দিলা আৰু তোমাৰ বাক্য অধ্যয়ন কৰাৰ আৰু এটা সুযোগ আমাক দান কৰিলা। তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ বুজি পাবলৈ তুমি আমাক সহায় কৰা প্ৰভু। আমাৰ প্ৰয়োজন অনুসাৰে তুমি আমাক কথা কোৱা। এই অনুষ্ঠান শুনি থকা প্ৰতিজন শ্ৰোতাৰ আগত তুমি নিজকে প্ৰকাশ কৰা, তেওঁলোকক প্ৰচুৰ পৰিমাণে আশীৰ্বাদ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ হকে ক্ৰুচত নিজৰ পবিত্ৰ তেজ বোৱাই আমাৰ পাপৰ প্ৰায়চিত্ত কৰি তৃতীয় দিনা কবৰৰ পৰা জি উঠি স্বৰ্গলৈ গৈ তোমাৰ সোঁহাতে বহি আমাৰ হকে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলো, আমেন। আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ জখৰীয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠান যদি নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি সেই কথা জানেই। আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত এই জখৰীয়া ভাৱবাদীৰ পুস্তকৰ দ্বিতীয় অধ্যায়ৰ শেষৰ পদটোলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি জখৰীয়া ভাৱবাদীৰ পুস্তকৰ 3 অধ্যায়ৰ প্ৰথম পদৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিম। আমি ইতিমধ্যে যিখিনি কথা আলোচনা কৰি আহিলোঁ তাত জখৰীয়া ভাৱবাদীয়ে পোৱা দৰ্শন কিছুমানৰ কথা পালোঁ। শেষকালত ঘটিবলগীয়া কথা কিছুমান জনাই ঈশ্বৰে জখৰীয়া ভাওবাদীক কিছুমান দৰ্শন দেখুৱাইছিল। জখৰীয়াই মুঠতে দহটা দৰ্শন দেখিছিল একে ৰাতিতেই। এই তিনি নম্বৰ অধ্যায়তো আমি তেনে দৰ্শন কেইটামানৰ কথাই পাওঁ। আমি জখৰীয়া ভাওবাদীয়ে দেখা এই দৰ্শন দহটাৰ কথা আলোচনা কৰি থাকোঁতে এটা কথা মনত ৰখা উচিত যে আমি এতিয়া বাইবেলৰ এটা প্ৰতীকধৰ্মী অংশ অধ্যয়ন কৰি আছো। কিছুমান চিন বা প্ৰতীকৰ যোগেদি এই দৰ্শনকেইটাই আচলতে বিশেষ এটা কথাই ক'ব খোজে। সেই মূল বক্তব্যটোৰ কথা মনত ৰাখিলে দৰ্শনকেইটা বেলেগে বেলেগে বুজি পোৱাত সহজ হয়। আকৌ এই দৰ্শনবোৰৰ যোগেদি ঈশ্বৰে কি কথা ক'ব বিচাৰিছে সেই কথা বুজি পাবলৈ হ'লে বা সেই দৰ্শনবোৰৰ ব্যাখ্যা দিওঁতে আমি তাৰ সমান্তৰাল বা একে অৰ্থ কৰা আন শাস্ত্ৰাংশ কিছুমান চাই যোৱা উচিত। দ্বিতীয় পিতৰ প্ৰথম অধ্যায় বিশ পদত পাচনি পিতৰে আমাক এইবুলি কৈছে যে ভাৱবাণী কোনো ব্যক্তিৰ নিজৰ ব্যাখ্যাৰ বিষয় নহয়। অৰ্থাৎ কোনো ভাৱবাণী আমি নিজৰ মতে বা নিজৰ কল্পনাৰে ব্যাখ্যা কৰা উচিত নহয়, কিন্তু সামগ্ৰিক বক্তব্যটোৰ কথা মনত ৰখা উচিত। ঈশ্বৰে বিভিন্ন ভাৱবাদীৰ যোগেদি বেলেগ বেলেগ যিবোৰ ভাৱবাণী দিছিল সেই ভাৱবাণীবোৰে সামগ্ৰিকভাৱে যি কথা কয় ঈশ্বৰৰ যি বিশেষ আঁচনি বা পৰিকল্পনাৰ ছবি দাঙি ধৰে সেই সামগ্ৰিক বক্তব্য তথা ছবিখনৰ আধাৰতহে কোনো এটা ভাৱবাণীৰ ব্যাখ্যা আমি আগবঢ়াব পাৰোঁ। এই সামগ্ৰিক বক্তব্যটো আমি পাব পাৰোঁ গোটেই বাইবেলত থকা কথাখিনি মনলৈ আনিহে। ঈশ্বৰৰ অনন্তকলীয়া আঁচনিৰ সৈতে খাপ খুৱাইহে যিকোনো ভাৱবাণী আমি বুজিবলৈ চেষ্টা কৰিব লাগে। এতিয়া আমি তিনি নম্বৰ অধ্যায়ৰ পৰা চাম। ইয়াত আমি জখৰীয়াই দেখা আন এটা দৰ্শনৰ কথা পাওঁ, যিহুচুৱা আৰু ছয়তানৰ বিষয়ে দেখা দৰ্শন। পাঠ কৰি দিম জখৰীয়া তৃতীয় অধ্যায় প্ৰথম পদ। পাছে যিহুৱাৰ দূতজনাৰ আগত প্ৰধান পুৰোহিত যিহুচুৱা থিয় হৈ থকা আৰু তেওঁৰ অহিতে শত্ৰুতা দেখুৱাবৰ নিমিত্তে তেওঁৰ সোঁহাতে ছয়তান থিয় হৈ থকা তেওঁ মোক দেখুৱালে। প্ৰধান পুৰোহিত যিহুচুৱা থিয় হৈ থকা তেওঁ মোক দেখুৱালে। প্ৰথমতে আমি এটা কথা স্পষ্ট কৰি দিব খুজিছো। ইয়াত যিজন যিহুচুৱাৰ কথা কোৱা হৈছে তেওঁ কিন্তু ইছৰাইলৰ লোকসকলক প্ৰতিজ্ঞাৰ দেশত প্ৰৱেশ কৰোঁতে নেতৃত্ব দিয়া সেই যিহুচুৱাজন নহয়। সেইজন যিহুচুৱাৰ বিষয়ে আমি বহুতো কথা ইতিমধ্যে পঢ়ি আহিছো। তেওঁৰ নেতৃত্বত ইছৰাইলৰ লোকসকলে প্ৰতিজ্ঞাৰ দেশ জয় কৰি অধিকাৰ কৰি লৈছিল। সেয়া বহুত আগৰ কথা। তাৰ পাছত বহু ঘটনা ঘটিল, বহু বছৰ পাৰ হৈ গ'ল, ইছৰাইল দেশ দুভাগ হ'ল, বহুতো ৰজাৰ ৰাজত্বও পাৰ হ'ল। তাৰ পাছত বাবিলনীয়াবিলাকে আক্ৰমণ কৰি ইছৰাইলীয়া লোকবিলাকক বন্দী কৰি লৈ গ'ল আৰু সত্তৰ বছৰ পাছত একাংশ ইছৰাইলীয়া লোক আকৌ নিজৰ দেশলৈ উভতি আহিল। সেই লোকসকলৰ মাজৰেই এজন লোক আছিল এই যিহুচুৱা। তেওঁ আছিল প্ৰধান পুৰোহিত। যিহুচুৱা নামটোৰ অৰ্থ হৈছে যিহুৱাই উদ্ধাৰ কৰে, আৰু গ্ৰীক ভাষাত লিখা নতুন নিয়মত এই নামটো অনুবাদ কৰা হৈছে যীচু বা জিচাছ বুলি। যীচুৰ জন্মৰ আগতে সেই কথা ঘোষণা কৰোঁতে স্বৰ্গদূতে কোৱা কথাখিনি আপোনাৰ নিশ্চয় মনত আছে। বাইবেলৰ পৰা পাঠ কৰি দিছোঁ, তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যীচু থবা, কাৰণ তেওঁৱেই নিজৰ লোকক তেওঁবিলাকৰ পাপবোৰৰ পৰা ত্ৰাণ কৰিব। মুঠিয়ে লিখা শুভবাৰ্তা প্ৰথম অধ্যায় একৈশ পদ। গতিকে সেই মহাপুৰোহিতজনৰ নামটো যিহুচুৱা হোৱাটো যথেষ্ট অৰ্থপূৰ্ণ কথা আছিল, তাৎপৰ্যপূৰ্ণ কথা আছিল। আচলতে ইছৰাইল জাতি কেনেকুৱা হোৱা উচিত আছিল তাৰ এখন ছবি সেই মহাপুৰোহিতৰ যোগেদি প্ৰকাশ পাইছে। কাৰণ ঈশ্বৰে বিচাৰিছিল ইছৰাইল জাতি পবিত্ৰ আৰু মহাপুৰোহিতালি কৰা জাতি হোৱাটো। যীহুৱাৰ দুৰ্জনৰ আগত প্ৰধান পুৰোহিত যীহুচুৱা থিয় হৈ থকা দেখিলোঁ। এই দুৰ্জনা হৈছে মানৱ ৰূপ ধাৰণ কৰাৰ আগৰ প্ৰভু যীশুখ্ৰীষ্ট। এই কথাটো আমি আগতেও উল্লেখ কৰি আহিছোঁ। তেওঁৰ সোঁহাতে ছয়তান থিয় হৈ থকা দেখুৱালে। এই কথাটো আমি দেখিবলৈ পালোঁ যে জখৰিয়াই যীহুচুৱাকো দেখিছিল আৰু লগতে ছয়তানকো দেখিছিল। অৰ্থাৎ ছয়তান কোনো কাল্পনিক কথা নহয়, বাস্তৱ ব্যক্তি। বহুতো লোকে ছয়তানৰ কথাটো প্ৰায়েই পাহৰি থাকে আৰু ছয়তান কাল্পনিক কথা বুলি ক'ব খোজে। আমিও প্ৰায়েই ছয়তানৰ কথা পাহৰি থাকোঁ। ছয়তানৰ কথা উল্লেখ নকৰিলে বা ছয়তানৰ কথাটো মনত নেপেলালেই ছয়তান আঁতৰি নাযায়, নোহোৱা হৈ নাযায়। ছয়তান নোহোৱা হৈ যোৱা নাই, ছয়তান আছে, বাস্তৱিকতেই আছে। কিন্তু বৰ্তমান কালত মানুহৰ মাজত অলৌকিকতাৰ প্ৰতি আকৰ্ষণ যিমানেই বাঢ়িব ধৰিছে সিমানেই ছয়তান আৰু ছয়তানৰ লগৰীয়া অসুচী আত্মাৰ প্ৰতিহে বেছিভাগ লোক ঢাল খাব ধৰিছে। ঈশ্বৰ তথা যীশুখ্ৰীষ্টতকৈ ছয়তান আৰু অসুচী আত্মাৰ প্ৰতি আকৰ্ষিত হোৱা মানুহৰ কথাহে আমি আজিকালি শুনিবলৈ পাওঁ। বাইবেলে আমাক এই কথা শিকাইছে যে অসততা, অসুচিতা আদি ব্যক্তিৰূপত প্ৰকাশ পাবই, আৰু সেই ব্যক্তিজন হৈছে ছয়তান। কিন্তু যুক্তিযুক্তভাৱেই যদি অসততা আৰু অসুচিতা ব্যক্তিৰূপত আত্মপ্ৰকাশ কৰে, তেন্তে সততা আৰু পবিত্ৰতাও ব্যক্তিৰূপত প্ৰকাশ পাবই। সততা আৰু সুচিতা, পবিত্ৰতাই ঈশ্বৰ, আৰু ঈশ্বৰেই সৎ, পবিত্ৰ আৰু সুচী। প্ৰভু যীশুখ্ৰীষ্টৰ ৰূপত মানৱ ৰূপে জন্ম লোৱা ঈশ্বৰেই হৈছে মানুহৰ সকলো সমস্যাৰ সমাধান, এই জগতৰ সমস্যাবোৰৰ সমাধান। তেওঁৰ অহিতে শত্ৰুতা দেখুৱাবৰ নিমিত্তে তেওঁৰ সোঁহাতে ছয়তান থিয় হৈ থকা তেওঁ মোক দেখুৱালে। যীহুচুৱাৰ সোঁহাতে ছয়তান থিয় হৈ থকা মানে তেওঁক সহায় কৰিবলৈ বা ৰক্ষা কৰিবলৈ নহয়, কিন্তু ছয়তান থিয় হৈ আছিল যীহুচুৱাৰ বিৰুদ্ধে অভিযোগ, অপবাদ আনিবলৈহে। ছয়তানৰ কাৰ্যকলাপ এনেকুৱাই। আমাক বাইবেল শাস্ত্ৰত এই বুলি জনাই দিয়া হৈছে যে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে স্বৰ্গত এজন অধিবক্তা, উকিল বা নিবেদনকৰ্তা আছে। তেওঁ পিতৃ ঈশ্বৰৰ আগত আমাৰ হৈ, আমাৰ সমৰ্থনত, আমাৰ হকে কথা কয়, নিবেদন কৰে। আমাকনো এনে এজন নিবেদনকৰ্তা বা অধিবক্তা কিয় লাগে? কাৰণ আমাৰ শত্ৰু ছয়তানে আমাৰ বিৰুদ্ধে অভিযোগ আনে পিতৃ ঈশ্বৰৰ আগত। প্ৰকাশিত বাক্য 12 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদত আমি পাওঁ যে ছয়তান অপবাদক। ছয়তানে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বিৰুদ্ধে অভিযোগ আনে পিতৃ ঈশ্বৰৰ আগত। দিনে নিশাই ছয়তানে আমাৰ বিৰুদ্ধে অভিযোগ আনি থাকে। মই এটা কথা ক'ব পাৰোঁ যে এই মুহূৰ্ততো ছয়তানে অভিযোগ আনি আছে মোৰ বিৰুদ্ধে পিতৃ ঈশ্বৰৰ আগত। আৰু ছয়তানে অনা অভিযোগ ভিত্তিহীনো নহয়। মই খ্ৰীষ্টক গ্ৰহণ কৰি ঈশ্বৰৰ সন্তান হোৱা দিন ধৰি ছয়তানে মোৰ বিৰুদ্ধে অভিযোগ আনি আছে বুলি নিঃসন্দেহে ক'ব পাৰোঁ। কাৰণ ছয়তানে এই অধমৰ জীৱনত অনেক দুখ, অনেক পাপ দেখুৱাই দিব পাৰিব। গতিকে ছয়তানে এই অধমৰ বিষয়ে পিতৃ ঈশ্বৰৰ আগত নিশ্চয় অভিযোগ কৰি ক'ব পাৰিব। সেই জঘন্য মানুহজনকনো আপুনি বাইবেলৰ অধ্যয়ন কৰা কামত ব্যৱহাৰ কৰিব লাগেনে? নিশ্চয় তেনেদৰে ছয়তানে ক'ব পাৰে। আমি ভাবোঁ যীহুচুৱাৰ সোঁহাতে থিয় হৈ থকা ছয়তানে যীহুচুৱাৰ বিষয়েও অভিযোগ আনি হয়তো কৈছিল, এই মানুহজনকনো প্ৰধান পুৰোহিত পাতিব লাগেনে? তেওঁৰ কোনো যোগ্যতাই নাই। তদুপৰি ছয়তানে ইছৰাইল জাতিৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছিল। কিন্তু যীশুখ্ৰীষ্টত আশ্ৰয় লৈ ঈশ্বৰৰ সন্তান হোৱা প্ৰতিজন লোকৰ বাবেই স্বৰ্গত পিতৃ ঈশ্বৰৰ আগত নিবেদন কৰোতা এজন আছে, তেওঁ প্ৰভু যীশুখ্ৰীষ্ট। ছয়তানে যেতিয়া আমাৰ বিৰুদ্ধে অভিযোগ আনে, তেতিয়া প্ৰভু যীশুৱে সেই অভিযোগ খণ্ডন কৰি পিতৃ ঈশ্বৰৰ আগত নিবেদন জনায়, কাৰণ আমাৰ সকলো পাপৰ শাস্তি তেওঁ ইতিমধ্যে ক্ৰুচৰ ওপৰত বৰণ কৰিলে। তেওঁৰ পবিত্ৰ তেজত আমি সম্পূৰ্ণ পবিত্ৰ আৰু সুচী হলো। পাচনি জোহনে খ্ৰীষ্টীয় বিশ্বাসীসকললৈ এনেদৰে লিখিছিল, হে মোৰ বোপাহঁত, তোমালোকে যেন পাপ নকৰা এই আশয়েৰে মই তোমালোকলৈ এইবোৰ কথা লিখিছো। আৰু কোনোৱে যদিও পাপ কৰে, তথাপি পিতৃৰ আগত আমাৰ সহায়কৰ্তা ধাৰ্মিক যীশুখ্ৰীষ্ট আছে। প্ৰথম জোহন দ্বিতীয় অধ্যায় প্ৰথম পদ। এৰা, আমি খ্ৰীষ্টত আশ্ৰয় লৈ সম্পূৰ্ণ দুখমুক্ত, অভিযোগমুক্ত হ'ব পাৰোঁ। প্ৰভু যীশুৱেই আছিল এই দৰ্শনত জখৰিয়াই দেখা যীহুৱাৰ দুৰ্জনা, আৰু তেওঁৰ সন্মুখত প্ৰধান পুৰোহিত যীহুচুৱা থিয় হৈ আছিল, আৰু যীহুচুৱাৰ সোঁহাতে আছিল ছয়তান। এতিয়া দুই নম্বৰ পদটো পঢ়ি দিম। তেতিয়া যীহুৱাই ছয়তানক ক'লে, হে ছয়তান, যীহুৱাই তোমাক ধমকি দিয়ক, এনেকি জিৰচালেম মনোনীত কৰা যীহুৱাই তোমাক ধমকি দিয়ক, এওঁ জুইৰ পৰা উলিয়াই অনা আধা পোৰা খৰি যেন নহয়নে? আমি ভাবোঁ এইটো অতি মৃদুভাৱে দিয়া গালি, আমি হ'লে তাতকৈ বহুত চোকা ভাষাৰ গালি দিব জানো। আমাৰ গালি খপনিৰ ভঁৰালৰ পৰা বাছি বাছি বহুতো শব্দ আমি উলিয়াব পাৰোঁ, কিন্তু ঈশ্বৰে তেনে কৰা নাই। ছয়তানকো তেওঁই সৃষ্টি কৰিছিল, অৱশ্যে ছয়তান হিচাপে নহয়, মনোমোহা স্বৰ্গদূত হিচাপে। গতিকে ঈশ্বৰে ছয়তানৰ প্ৰতিও বেছি হোতা মাত ব্যৱহাৰ কৰা নাই। ছয়তানক সৃষ্টি কৰা হৈছিল অতি উচ্চ খাপৰ স্বৰ্গদূত হিচাপে। হে দীপ্তিময় প্ৰভাতীয় তৰা, তুমি আকাশৰ পৰা কেনেদৰে পতিত হলা, আৰু জাতিবিলাকক নিপাত কৰোতা যি তুমি, তুমি ছিন্ন হৈ কেনে ৰূপে মাটিৰ সমান হলা। যীশয়া চৈধ্য অধ্যায় বাৰ পদ। হয়তো ঈশ্বৰে সৃষ্টি কৰা সকলোবোৰ সৃষ্টিৰ মাজত সৰ্বশ্ৰেষ্ঠ আছিল ছয়তানেই, কিন্তু পাছত পাপৰ কবলত পৰিল সেই স্বৰ্গদূত। তেওঁৰ স্বাধীন মন আছিল, আৰু সেই স্বাধীন মন তেওঁ ব্যৱহাৰ কৰিলে ঈশ্বৰৰ বিৰুদ্ধে, আৰু সেয়েই হৈছে পাপ। ঈশ্বৰৰ বিৰোধিতা কৰি নিজৰ মতে চলাটোৱেই হৈছে পাপ। বাইবেলত এনেদৰে লিখা আছে, আমি সকলোৱে ভেড়াৰ নিচিনাকৈ অপথে গৈছিলোঁ, প্ৰতিজনে নিজ নিজ বাট লৈছিলোঁ, আৰু যীহুৱাই আমাৰ সকলোৰে অপৰাধৰ ভাৰ তেওঁৰ ওপৰত দিলে। যীশয়া 53 অধ্যায় 6 পদ। ছয়তানেও ঈশ্বৰৰ বিৰোধিতা কৰিলে, নিজকে ঈশ্বৰৰ স্থানত বহুৱাব খুজিলে। এনেকি জিৰচালেম মনোনীত কৰা যীহুৱাই তোমাক ধমকি দিয়ক, অৰ্থাৎ যীহুচুৱাৰ খাতিৰত নহয়, কিন্তু ঈশ্বৰে মনোনীত কৰা জিৰচালেমৰ স্বাৰ্থতহে ঈশ্বৰে ছয়তানক ধমকি দিছে। এওঁ জুইৰ পৰা উলিয়াই অনা আধা পোৰা খৰি যেন নহয়নে? জিৰচালেমক জুইৰ পৰা উলিয়াই অনা আধা পোৰা খৰিৰ লগত তুলনা কৰা হৈছে। নবুখতনেচৰ ৰজাই ধ্বংস কৰি যোৱা জিৰচালেম আকৌ নিৰ্মাণ কৰা হ'ব বুলি কল্পনা কৰাই টান আছিল, কিন্তু জুইৰ পৰা উলিয়াই অনা খৰিৰ নিচিনাকৈ জিৰচালেমো সম্পূৰ্ণ লুপ্ত হৈ নগৈ আকৌ মূৰ দাঙি উঠিল, নগৰখন আকৌ গঠন কৰা হ'ল। খ্ৰীষ্টক গ্ৰহণ কৰা প্ৰতিজন লোককে জুইৰ পৰা উলিয়াই অনা আধা পোৰা খৰি বুলি ক'ব পাৰি। খ্ৰীষ্টক গ্ৰহণ নকৰা হ'লে আপোনালোকৰ এই অধম নৰকৰ জুইত পুৰি মৰিলোহেঁতেন, কিন্তু খ্ৰীষ্টক গ্ৰহণ কৰি সেই জুইৰ পৰা উদ্ধাৰ পোৱা বাবে আমি নিজকে জুইৰ পৰা উলিয়াই অনা আধা পোৰা খৰি বুলি ক'ব নোৱাৰোনে বাৰু? এতিয়া তিনি নম্বৰ পদটো পাঠ কৰি দিছোঁ। সেই সময়ত যীহুচুৱাই মলিন বস্ত্ৰ পিন্ধি দুজনৰ আগত থিয় হৈ আছিল। ঈশ্বৰে প্ৰতিজ্ঞা কৰিছিল যে তেওঁ ইছৰাইল জাতিক তেওঁৰ দেশত পুনৰ সংস্থাপিত কৰিব আৰু তেওঁলোকৰ মাজত বাস কৰিব। কিন্তু পবিত্ৰ ন্যায়বান ঈশ্বৰে অবাধ্য অসুচী ইছৰাইল জাতিৰ মাজত জানো বাস কৰিব পাৰিব? এইটোৱেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নটোৰ উত্তৰ আমি পাওঁ যেতিয়া আমি দৰ্শনটো বুজি চাওঁ। যিহুছোৱা আছিল ইছৰাইল জাতিৰ প্ৰতিনিধিস্বৰূপ। আমি ইয়াত দেখা পাওঁ যে তেওঁ মলিন বস্ত্ৰ পৰিধান কৰি আছিল, অতি লেতেৰা কাপোৰ। আমি বাইবেলত পঢ়িছোঁ যে প্ৰধান পুৰোহিতে কোনো দাগ নথকা পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগিছিল, নহ'লে তেওঁ ঈশ্বৰৰ পৰিচৰ্যা কৰিব নোৱাৰে। সেই সময়ত যিহুছোৱাই আছিল প্ৰধান পুৰোহিত, কিন্তু এই দৰ্শনটোত তেওঁ আচলতে সমগ্ৰ ইছৰাইল জাতিটোৰ প্ৰতিনিধিত্ব কৰিছে। ব্যক্তি হিচাপে যিহুছোৱা নিখুঁত নাছিল, যদিও ঈশ্বৰৰ প্ৰধান পুৰোহিত আছিল, তেওঁৰ বস্ত্ৰ মলিন আছিল। কিন্তু প্ৰধান পুৰোহিতে গোটেই ইছৰাইল জাতিটোৰ হৈ মন্দিৰৰ অতি পবিত্ৰ স্থানত প্ৰৱেশ কৰি ঈশ্বৰৰ সেৱা কৰিব লাগিছিল। ঠিক একেদৰে যীশুখ্ৰীষ্ট আজি আমাৰ মহাপুৰোহিত। সকলো খ্ৰীষ্টীয় বিশ্বাসীৰ সমষ্টিক তেওঁ প্ৰতিনিধিত্ব কৰে। আমাৰ হৈ তেওঁ পিতৃ ঈশ্বৰৰ আগত নৈবেদ্য আগবঢ়ায়। ইয়াত যীহুছোৱাৰ মলিন বস্ত্ৰই আচলতে গোটেই ইছৰাইল জাতিটোৰ অপবিত্ৰ অৱস্থাটোক বুজাইছে। কিন্তু ঈশ্বৰে তেওঁক বাছি লৈছিল প্ৰধান পুৰোহিত হিচাপে। ঈশ্বৰে ইছৰাইল জাতিটোকো বাছি লৈছিল। কিন্তু যীহুছোৱাৰ বস্ত্ৰ কেৱল লেতেৰাই নহয়, দুৰ্গন্ধময় আছিল বুলিও ভাৱ এটা প্ৰকাশ পাইছে। কাৰণ ইছৰাইল জাতিৰ পাপ আছিল দুৰ্গন্ধময়। ঈশ্বৰৰ দৃষ্টিত ইছৰাইল জাতি তেনেকুৱাই আছিল। আচলতে প্ৰতিজন মানুহৰ অৱস্থাও তেনেকুৱা। মানুহ স্বভাৱতেই পাপী, পাপ দুৰ্গন্ধময়। পাপী অৱস্থাৰে আমি কোনো ঈশ্বৰৰ আগলৈ যাব নোৱাৰোঁ, কাৰণ ঈশ্বৰ সম্পূৰ্ণ পবিত্ৰ। তেন্তে উপায় আমাক ঈশ্বৰেই দিছে। যীশুখ্ৰীষ্টই আমাৰ সকলোৰে সকলোবিলাক পাপৰ প্ৰায়চিত্ত কৰিবলৈ ক্ৰুচত মৃত্যুবৰণ কৰিলে, তেওঁৰ পবিত্ৰ তেজ বোৱালে। আমি যেনেকুৱা প্ৰকৃতিৰ, যেনেকুৱা অৱস্থাৰেই লোক নহওঁ কিয়, আমি তেওঁৰ ওচৰলৈ আহিব পাৰোঁ, আমাৰ পাপ স্বীকাৰ কৰি তেওঁকেই আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি। যদিহে আমি তেনেদৰে প্ৰভু যীশুক গ্ৰহণ কৰোঁ, তেতিয়া পিতৃ ঈশ্বৰে আমাৰ সকলো পাপ ক্ষমা কৰে। বাইবেলত এনেদৰে লিখা আছে, কিয়নো ধাৰ্মিকতাৰ নিমিত্তে বিশ্বাস কৰা প্ৰত্যেকজনলৈ খ্ৰীষ্টই বিধানৰ শেষ। ৰোমিয়া 10:4। আমি কিমান বেয়া কাম কৰিছোঁ, কিমান পাপ কৰিছোঁ, সেইটো গুৰুত্বপূৰ্ণ কথা নহয়, কিয়নো আমাৰ সকলো পাপ ক্ষমা হৈ যায় খ্ৰীষ্টৰ অমূল্য তেজৰ গুণত, আৰু আমি হৈ পৰোঁ ঈশ্বৰৰ দৃষ্টিত সম্পূৰ্ণ ধাৰ্মিক, আৰু ঈশ্বৰে আমাক তেওঁৰ সন্তানৰূপে নতুন জন্ম দিয়ে পবিত্ৰ আত্মাৰ শক্তিৰে। আমি হৈ পৰোঁ নতুন সৃষ্টি। আমাৰ সকলো মলিনতা আঁতৰি যায়, সকলো আত্মিক দুৰ্গন্ধ দূৰ হয়। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি এনে অভিজ্ঞতা জীৱনত লাভ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
এন্ধাৰ বাটত মোক পোহৰ দিয়ে, পিছল বাটত মোক ধৰি নিয়ে, এন্ধাৰ বাটত মোক পোহৰ দিয়ে, পিছল বাটত মোক ধৰি নিয়ে, মোৰ জ্যেষ্ঠ ভাতা, এন্ধাৰ বাটত মোক পোহৰ দিয়ে, পিছল বাটত মোক ধৰি নিয়ে, দুখৰ কালত সান্তনাদাতা, বিপদত আশ্বাসদাতা, মোৰ জ্যেষ্ঠ ভাতা, প্ৰভু যীশু মোৰ পৰিত্ৰাতা,
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।